গুড মৰ্ণিং, এইটো আকাশবাণী কহিমা ফুজুৰ লগত নাকামিজ ক'ব পৰি আছে কেতু খমেৰে। ইণ্ডিয়াটো আজি লৈনা প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা পি এম এম ৱাই লগা 10 সাল হৈ যাইছে। প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা পি এম এম ৱাইটো প্ৰাইম মিনিষ্টাৰ লগা ফ্লেগশ্বিপ প্ৰগ্ৰাম আছে, যোনটো আনফাণ্ডেড মাইক্ৰ' এণ্টাৰপ্ৰাইজেছ আৰু ছোট বিজনেছ খানকে ফাণ্ড দিবলৈ কৰে। আলাগ লগা বোজটো হটাই না আৰু আঁচনি কৰি কিনে মুদ্ৰাটো উঠি থকা এণ্টাৰপ্ৰেনৰশ্বিপ খানকে নতুন এৰাতে ফাউণ্ডেশ্যন ৰাখি দিছে। পি এম এম ৱাইটো 20 লাখ টকাটো কলেটৰেল ফ্ৰী ইনষ্টিটিউচনেল ক্ৰেডিটটো দিয়ে, তাতে মেম্বাৰ লেণ্ডিং ইনষ্টিটিউচন স্কেজুৱেল কমাৰ্চিয়েল বেংকছ ৰিজনেল ৰুৰেল বেংকছ নন বেংকিং ফাইনেন্সিয়েল কোম্পানীজ আৰু মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউচন পৰা দি কিনে 52 কৰ'ৰ লোনচ লগা ৰকম আৰু 32 লাখ কৰ'ৰ টকা ওপৰতো আজিতক প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা লগা নিচেতে দিছে। স্কীমটো হ'লে 2015 চুৰু কৰিছে। 10 লাখ টকাটক কলেটৰেল ফ্ৰী লোনচ দিবলৈ নন কৰ্পৰেট নন ফাৰ্ম স্মল এণ্ড মাইক্ৰ' এণ্টাৰপ্ৰাইজেছ খানকে ফাইনেন্সিয়েল ইনক্লুজনটো ল'বলৈ আৰু এণ্টাৰপ্ৰেনৰ্ছ খানকে উঠাই দিবলৈ স্কীম লগা নিচেতে লোন লগা 3টা কিস্তিমটো দিছে, তাতে শিশু লোন 50,000 টকা, কিশোৰটো 5 লাখ টকা আৰু তৰুণটো 10 লাখ টকা আছে। মুদ্ৰা লোন লগা 70% নিচিনাটো মহিলা এণ্টাৰপ্ৰেনৰ্ছ পৰা পাইছে, তাতে পৰা ফাইনেন্সিয়েল ইণ্ডিপেণ্ডেঞ্চটো উঠাই দিছে আৰু জেণ্ডাৰ ইকুৱেলিটিটো বঢ়াই দিছে। এইটো স্কীম পৰা মাৰ্জিনেলাইজ গ্ৰুপছ খানকে ছেল্ফ ৰিলায়েন্স আৰু লগা ভাৱনাটো পাই লৈছে, নিজৰ লগা জিন্দগীটো এণ্টাৰপ্ৰেনৰশ্বিপ পৰা লৈ যাবলৈ পাৰিব। এছ চি এছ টি আৰু অ' বি চি এণ্টাৰপ্ৰেনৰ্ছ খান মুদ্ৰা লোনছ পৰা 50% ওপৰ পাইছে। ৱমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট মিনিষ্ট্ৰীটো আজি 7th এডিশ্যন পোষণ পাকৱাডাটো মানিব চৰকাৰ লগা কথা ওপৰ মেল নিউট্ৰিশ্যনকে চাবলৈ। এইটো চাল লগা পোষণ পাকৱাডাটো 4টা কি থিমছ ওপৰ হ'ব। ইটো খানটো জিন্দগীতে 1,000 লগা দিন পোষণ ট্ৰেকাৰ্ছ লগা বেনিফিচিয়াৰী মডিউলকে নাম উঠাবলৈ মেল নিউট্ৰিশ্যন লগা মেনেজমেণ্ট আৰু অবেচিটি লগা বাচ্চা খানকে হেল্থি লাইফষ্টাইল দিবলৈ। চৰকাৰটো পেট্ৰল আৰু ডিজেল ওপৰত 2 টকা পাৰ লিটাৰ পৰা এক্সাইজ ডিউটিটো উঠাই দিছে। হৈলেবি অইল মাৰ্কেটিং কোম্পানীজ পৰা জনাইছে কি 2টা পেট্ৰলিয়াম প্ৰডাক্টছতে ৰিটেইল প্ৰাইচটো না উঠিব। নই দিল্লীতে মিডিয়া লাগো কথা কোৱা চামে পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ মিনিষ্টাৰ হৰদীপ সিং পুৰী কৈছে এক্সাইজ ডিউটিতে উঠাই দিয়াটো কনজিউমাৰ্ছ খান লগতে নাযাব।
Let me clarify up front, this will not be passed on to the consumer. International price of petrol came down to around $60 of crude per barrel in the last day or so. But our oil marketing companies, they carry inventories over a 45-day period. So the crude inventory that they are carrying is at $75 on an average per barrel. Then can you legitimately expect prices of petrol and diesel to be moderated by the oil marketing companies? In keeping with the global price, yes, in a deregulated sector, you can expect them to accordingly adjust the market retail price.
Finance Minister Pura. নটিফিকেশ্যন দিয়া হিচাপে এক্সাইজ ডিউটিটো আজিৰ পৰা চুৰু হৈছে। মিনিষ্টাৰ পৰা কৈছে এল পি জি চিলিণ্ডাৰ লগা দাম 50 টকা পৰা ভৰাই দিছে। শ্ৰীপুৰী কৈছে উজ্বলা বেনিফিচিয়াৰীৰ কাৰণে এল পি জি লগা দামটো 550 টকা হৈছে আৰু আলাক খান নিমিত্তে আজিৰ পৰা 853 টকা হ'ব। ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং মিনিষ্টাৰ অশ্বিনী বৈষ্ণাও কৈছে ৱৰ্ল্ড অডিঅ' ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট সামিট ৱেভটো 1 মে-4 মে মুম্বাইতে থাকিব। মিডিয়া খান লগত কথা কোৱা চামে যোৱাকালি নই দিল্লীতে শ্ৰী বৈষ্ণাও কৈছে কি দেশতে 1টা তাকত ইকনমিক ক্ৰিয়েটৰটো ওলাই আছে, কিলে মানে ডিজিটেল ইণ্ডিয়াৰ পৰা ডিজিটেল টেকনলজিছটো দেশ লগা চব জাগাতে আনি দিছে।
आज छोटे से छोटे गांव में भी जो एक एनर्जेटिक यूथ है उनको अपॉर्चुनिटीज मिलती है, उस अपॉर्चुनिटी को उस क्रिएटर्स इकोनॉमी को एक बहुत स्ट्रक्चर्ड वे में आगे बढ़ने की अपॉर्चुनिटीज देने के लिए वेव्स वर्ल्ड ऑडियो विजुअल एंड एंटरटेनमेंट समिट May 1st-May 4th मुंबई में स्टार्ट हो रहा है। दुनिया भर से बहुत सारे इन्वेस्टर्स वो आ रहे हैं जो भारत की क्रिएटिव इकोनॉमी में इन्वेस्ट करना चाहते हैं।
মিনিষ্ট্ৰি অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজিটো যোৱাকালি বেংকিং ফাইনেন্সিয়েল ছাৰ্ভিচ আৰু ইঞ্চুৰেঞ্চ বি এফ এছ আই ছেক্টৰ নিমিত্তে ডিজিটেল ট্ৰেড ৰিপৰ্ট 2024 চুৰু কৰিছে। লঞ্চ চেৰমনিতে কথা কোৱা স্বামে ছেক্ৰেটাৰী এছ কৃষ্ণনটো চাইবাৰ ছিকিউৰিটি লগা এৱেৰনেছটো ইণ্ডাষ্ট্ৰী লগা চব জাগা লগা জৰুৰী কৈছে। তাইৰ পৰা চাইবাৰ ছিকিউৰিটি লগা জাগাতে ছেল্ফ ৰিয়েলায়েন্স লগা জৰুৰী কৈছে, তাতে ডমেষ্টিক টেকনলজিটো ডাঙৰ ৰোল চলায়। তাই কৈছে হুঁচিয়াৰ উঠাই দিয়া আৰু হুঁচিয়াৰটো জৰুৰী আছে ডিজিটেল পেমেণ্ট আৰু নিজৰ লগা ডাটাটো শ্বেয়াৰ কৰা চামে। আজি ফুজুৰ লগা নাগামিজ খবৰ ইমানতে শেষ হ'ব। শুনি থাকিবি চাম লগা নাগামিজ খবৰ 7:10 আনি থাকিব। শুনি থাকিয়া চবকে ভাল দিন হবি।